নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰাজ্যত দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা নিৰীক্ষা অব্যাহত আছে। শিক্ষামন্ত্ৰী ডঃ ৰুণুজ পেগুৱে তেজপুৰত কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাবৰ্ষৰ সময়সূচী নিৰ্ধাৰণৰ পৰীক্ষা নিৰীক্ষাৰ বাবে বিভাগৰ তৰফৰ পৰা এখন সমিতিও গঠন কৰা হৈছে। অহা 1 আগষ্টৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে শিক্ষাবৰ্ষৰ সময়সূচীক লৈ ৰাজ্যৰ শিক্ষা বিভাগে কোনো সিদ্ধান্ত লোৱা নাই আৰু এই সন্দৰ্ভত এখন সমিতি গঠন কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে দৰং জিলাৰ চিপাঝাৰত এখন নতুন পলিটেকনিক ইনষ্টিটিউট স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰিছে। শোণিতপুৰৰ শিয়ালমাৰীত নিৰ্মাণ কৰা আদৰ্শ আৱাসিক মহাবিদ্যালয়খনত নবোদয় বিদ্যালয় স্থাপন কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে। গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলিগড়, খুমটাই, মৰঙী আদি অঞ্চলৰ 2 কোটিৰো অধিক গাঁও প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান, কৈৰীগাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলু চাপৰি আদি অঞ্চল বানে প্লাৱিত কৰাৰ ফলত ৰাইজে ঘৰেৰে মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। বানাক্ৰান্ত লোকসকলে ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে পশুধনসমূহকো নিৰাপদ স্থানলৈ কৰিছে। ইফালে খুমটাই বিধানসভা সমষ্টিৰ মৰঙী ৰাজহ চক্ৰৰ অধীনৰ 20খন গাঁৱৰো অধিক গাঁও ধনশিৰি নৈ বাঢ়নী পানীয়ে আতংকৰ সৃষ্টি কৰিছে। ধনশিৰি নৈ দাঁতিকাষৰীয়া মইনাপাৰা, কাঠকটীয়া, কুৰুকা, শালমৰা গ্ৰান্থ, ঢুলীয়াগাঁও, দুখুটিমুখ, 3 নম্বৰ ভোলাগুৰি, কৈৱৰ্তগাঁও, চেচামুখ, কৰ্দৈগুৰি, কেন্দুগুৰি আদি গাঁৱত বৃদ্ধি হোৱা ধনশিৰি নৈ বাঢ়নী পানীয়ে পথ আৰু ঘৰৰ ভেটি বুৰাই পেলাইছে। ইয়াৰ উপৰি শালি খেতিৰ লগতে বিভিন্ন শাক পাচলিৰ খেতি বাঢ়নী পানীয়ে বুৰাই পেলোৱাত কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জানিবলৈ দিছে। লামডিং বদৰপুৰ ৰেল লাইনত পুনৰ ৰেল চলাচল কালিৰ পৰা আৰম্ভ হয়। মাইবং, ডাউটোহাজা আৰু মুপা দিহাখুৰৰ মাজত ৰেলপথ দুটাৰ স্থানত ভূমিস্খলন হোৱাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বহুকেইখন ৰেলৰ সময়সূচী সলনি তথা কেইবাখনো ৰেল অঞ্চলটোত আবদ্ধ হৈছিল। গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে গুৱাহাটী ৰঙিয়া এক্সপ্ৰেছ ৰেলখন হাতীখালী ষ্টেচনত আবদ্ধ হৈছিল। একেদৰে গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰেলখন লামডিং ষ্টেচনত আৰু গুৱাহাটী দুৰ্লভচৰা এক্সপ্ৰেছ ৰেলখন লাংটিং ষ্টেচনত আবদ্ধ হৈছিল। আগৰতলা দেওঘৰ এক্সপ্ৰেছ ৰেলখনো হাফলং ষ্টেচনত আবদ্ধ হৈ আছিল। ভূমিস্খলন সংঘটিত হোৱা ৰেলপথছোৱা মুকলি কৰাৰ পাছতে পুনৰ ৰেল চলাচল আৰম্ভ হয়। বিশ্বনাথ জিলাৰ আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা অধ্যক্ষই জিলাখনৰ বিভিন্ন স্থান আৰু নদীৰ ঘাট আদিত সাঁতোৰাত অথবা গা ধোৱাৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে বাধা আৰোপ কৰিছে। জিলাখনৰ 20টা স্থানত সাঁতোৰা বা গা ধোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি জিলাখনত বৰগাং নদীৰ টেঙাবস্তি অঞ্চল, বুঢ়ীগাং নদীত ফটিকা চুইচকেট, চুৱাগুৰি, ভঙা মথাউৰি, 2 নম্বৰ চালিয়াৰ অজলাহুতি বিল, বিশ্বনাথ ঘাট আদিত সাঁতোৰা আৰু গা ধোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে হেলেম ৰাজহচক্ৰৰ অন্তৰ্গত 4 স্থানত, গহপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত 6 স্থানত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলাখনৰ শেহতীয়াকৈ বিভিন্ন স্থান পানীত ডুবি মৃত্যু হোৱা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি সকলো নাগৰিক আৰু দৰ্শনাৰ্থীক এই নিষেধাজ্ঞা কঠোৰভাৱে পালন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। হোজাই জিলাত বিকশিত কৃষি সংকল্পৰ অভিযান কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। নগাঁও জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু হোজাই জিলাৰ 2 নম্বৰ বামুণগাঁও কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত উদালিগাঁও পঞ্চায়তত দিনৰ ভাগত উদ্বোধনী কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। নগাঁও কৃষি বিষয়া আলতাফ হুছেইনে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞৰ লগতে 200 কৃষকে অংশগ্ৰহণ কৰে। কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে কৃষক পঞ্জীয়ন, মাটিৰ স্বাস্থ্য কাৰ্ড, ফচল বীমা আদিৰ বিষয়ে কৃষকসকলক অৱগত কৰোৱা হয়। আধুনিক কৃষি পদ্ধতিৰে কিদৰে খেতিয়কসকল অধিক লাভান্বিত হ'ব পাৰে সেই বিষয়েও কৃষি বিশেষজ্ঞই কৃষকসকলক পৰামৰ্শ প্ৰদান কৰে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে 3টাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব বুলি অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। নেহৰু ষ্টেডিয়ামত অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা আৰু বছৰৰ উদীয়মান খেলুৱৈ বঁটা প্ৰদান কৰা হ'ব। পুৱাৰ উজনি অসমৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত।